এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা 17 জানুৱাৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাই কালি এখন বৈঠকত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে অহা 17 জানুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। 18 জানুৱাৰীত তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু সেই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। অসম মন্ত্ৰীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ 5-জনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত যুঁজ দিব। মন্ত্ৰীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 কোটি টকাৰ বৰঙণি আগবঢ়োৱাত অনুমোদন জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এটিকলি দুটিপাত নামৰ বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলক 5,000 টকাকৈ প্ৰদান কৰা হ'ব। অহা 25 জানুৱাৰীত ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম, এটি কলি দুটি পাত। অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱাৰ কাৰণে চৰকাৰৰ পৰা 5,000 টকাৰ এটা উপহাৰ পাব। আৰু 25 জানুৱাৰী ডুমডুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেইকেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম।
মন্ত্ৰীসভাই বড়ো সাহিত্য সভাক এটা বহুমুখী প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীৰ বেটকুচিত 1 বিঘা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰকে ধৰি কেইবাখনো জিলাত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত বহু পৰিমাণৰ ভূমিত আবণ্টন জনোৱা হয়। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ত উত্তীৰ্ণ 6,347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক আজি সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ADRE-ত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক অহা 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ইপিনে ADRE-ত উত্তীৰ্ণ 4,374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত কালি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয় যে এই প্ৰতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা 2 আখোৱা শুদ্ধ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে বিচৰা 3 বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন প্ৰেৰণ কৰা হ'ব। প্ৰতিবেদনখনত মটক জনগোষ্ঠী সন্দৰ্ভত থকা এটা তথ্যগত ভুল শুধৰণিৰ বাবে আবেদন জনোৱা হৈছিল আৰু সম্প্ৰতি ইয়াৰ শুধৰণি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে প্ৰতিদিনে ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য উপভোগ কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত 3 ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰি পৰ্যটকসকল আপ্লুত হৈ পৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত আজি নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ প্ৰসন্ন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন। লখিমপুৰৰ বগী নদীৰ গজাই মনা ক্ষেত্ৰত কালি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত ধলপুৰ, নাওবৈচা, উত্তৰ লখিমপুৰ, বগী নদী, ঘিলামৰা আৰু ঢকুৱাখনা খণ্ডৰ 5 শতাধিক আশাকৰ্মীয়ে অংশগ্ৰহণ কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।